পাচনি কৰ্ম অধ্যায় পাঁচ। কিন্তু অননীয় নামৰ এজন মানুহে তেওঁৰ ভাৰ্যা চাফিৰাইৰ সৈতে এক সম্পত্তি বেচি ভাৰ্যাই জনাকৈ তাৰ ধন এভাগ নিজলৈ ৰাখি এভাগ পাচনিবিলাকৰ চৰণত থলেহি। তাতে পিতৰে ক'লে,
হে অননীয়, মাটিৰ ধনৰ এভাগ নিজলৈ ৰাখি পবিত্ৰ আত্মাৰ আগত মিছা কথা ক'বলৈ চৈতানে কিয় তোমাৰ হৃদয় পূৰ কৰিলে? সেই মাটি থাকোঁতে তোমাৰ নিজৰ নাছিলনে? আৰু বেচাৰ পিছত তাৰ মূল্যত তোমাৰ স্বত্ব নাছিলনে? তেন্তে এই কথা তোমাৰ হৃদয়ত কিয় ঠাই দিলা? তুমি মানুহৰ আগত নহয় ঈশ্বৰৰ আগতহে মিছা কথা ক'লা।
এই কথা শুনি অননীয় মাটিত পৰি প্ৰাণত্যাগ কৰিলে। তাতে শুনা সকলোৰে বৰ ভয় লাগিল। পাছে ডেকা মানুহবিলাকে উঠি তেওঁক কাপোৰেৰে মেৰিয়াই বাহিৰলৈ লৈ গৈ মৈদাম দিলে। তিনি ঘণ্টামানৰ পাছত তেওঁৰ ভাৰ্যায়ো সেই ঘটনাৰ কথা নাজানি সোমাল। তাতে পিতৰে তেওঁক সুধিলে,
মোক কোৱাচোন, তোমালোকে ইমান টকাতেই মাটি বেচিলানে?
তেওঁ ক'লে,
হয়, সিমানতে।
তাতে পিতৰে তেওঁক ক'লে,
তোমালোকে প্ৰভুৰ আত্মাৰ পৰীক্ষা কৰিবলৈ কিয় এক পৰামৰ্শ হলা? হওক চোৱা, যিবিলাকে তোমাৰ স্বামীক মৈদামত দি আহিছে তেওঁলোকৰ ভৰি দুৱাৰৰ ওচৰ পাইছেহিহে, আৰু তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব।
তেতিয়াই তেওঁৰ চৰণত পৰি প্ৰাণত্যাগ কৰিলে। পাছে ডেকাবিলাকে ভিতৰলৈ আহি তেওঁকো মৰা দেখি বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে। তাতে গোটেই মণ্ডলীৰ আৰু এই কথা শুনা সকলোৰে বৰ ভয় লাগিল। পাছে পাচনিবিলাকৰ হতুৱাই মানুহবিলাকৰ মাজত অনেক চিন আৰু অদ্ভুত লক্ষণ দেখুওৱা গৈছিল, আৰু তেওঁলোক সকলোৱে এক মন হৈ চলোমনৰ বাৰাণ্ডাত আছিল। কিন্তু তেওঁলোকৰ লগ ল'বলৈ আন কাৰো সাহ নহৈছিল। তথাপি মানুহবিলাকে তেওঁলোকক সমাদৰ কৰিছিল, আৰু বিশ্বাস কৰা অনেক মুনিহ তিৰোতাই অধিক অধিককৈ প্ৰভুত যোগ দিছিল। আৰু পিতৰৰ অহা যোৱাত যেন কোনোমতে তেওঁৰ চাহ নৰিয়াবিলাকৰ কোনোজনৰ গাত পৰে, এই আশয়েৰে মানুহবিলাকে তেওঁবিলাকক আলিবাটলি উলিয়াই নি দোলা আৰু খাটত থৈছিল। আৰু জিৰচালেমৰ চাৰিওফালে থকা নগৰৰ বহু মানুহে নৰিয়াবিলাকক আৰু অসুচি আত্মাই ধৰাবিলাককো লগত লৈ আহি গোট খোৱাত সেই সকলোকে সুস্থ কৰা হৈছিল। কিন্তু মহাপুৰোহিত আৰু তেওঁৰ লগৰ সকলোৱে, অৰ্থাৎ চদ্দুকীবিলাকৰ মতৰ লোকে, উঠি ঈৰ্ষাৰে পৰিপূৰ্ণ হৈ পাচনিবিলাকক ধৰি সাধাৰণ বন্দীশালত থলে। কিন্তু ৰাতি প্ৰভুৰ দূতে বন্দীশালৰ দুৱাৰ মেলি তেওঁলোকক বাহিৰলৈ আনি ক'লে,
তোমালোক যোৱা আৰু ধৰ্মধামত থিয় হৈ এই জীৱনৰ সকলো কথা মানুহবিলাকক কোৱাগৈ।
তাকে শুনি তেওঁলোকে ৰাতিপুৱাতেই ধৰ্মধামত সোমাই উপদেশ দিবলৈ ধৰিলে। তেতিয়া মহাপুৰোহিত আৰু তেওঁৰ সংগীবিলাকে আহি মহাসভাক আৰু ইছৰাইলৰ সন্তানবিলাকৰ সকলো বৃদ্ধ লোকক মাতি গোটাই তেওঁলোকক আনিবলৈ বন্দীশাললৈ টেকেলাবোৰক পঠালে। কিন্তু সিহঁতে গৈ তেওঁলোকক বন্দীশালত নাপাই উলটি আহি এই সংবাদ দিলে,
বন্দীশাল টানকৈ বন্ধ থকা আৰু পৰিয়ালবিলাককো দুৱাৰ মুখত থিয় হৈ থকা আমি দেখিলোঁ, কিন্তু দুৱাৰ মেলি ভিতৰত কাকো নাপালো।
এই কথা শুনি ধৰ্মধামৰ সেনাপতি আৰু প্ৰধান পুৰোহিতসকলে,
ইয়াৰ পৰা বা আৰু কি হয়,
ইয়াকে ভাবি সংশয় কৰোঁতেই কোনো এজনে আহি তেওঁবিলাকক এই সংবাদ দিলে,
বোলে চাওক, আপোনালোকে যি মানুহবিলাকক বন্দীশালত থৈছিল তেওঁলোকে ধৰ্মধামত থিয় হৈ মানুহবিলাকক উপদেশ দি আছে।
তেতিয়া মন্দিৰৰ সেই সেনাপতিয়ে টেকেলাবোৰক লগত লৈ তালৈ গৈ, মানুহবিলাকে কিজানি আমাক শিল দলিয়াই মাৰে, এই ভয়তে তেওঁলোকক কোনো বল নকৰাকৈ আনিলে। আৰু আনি তেওঁলোকক মহাসভাৰ আগত থলত মহাপুৰোহিতে তেওঁলোকক সুধি ক'লে,
এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলো, তথাপি চোৱা, তোমালোকৰ সেই উপদেশেৰে জেৰুচালেম পূৰ কৰি সেই মানুহৰ ৰক্তপাতৰ দোষ আমাৰ ওপৰত দিবলৈহে মন কৰিছা।
কিন্তু পিতৰ আৰু আন পাচনিবিলাকে উত্তৰ দিলে,
মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে। যি যীচুক আপোনালোকে কাঠত আৰি বধ কৰিলে, তেওঁক আমাৰ ওপৰ পুৰুষসকলৰ ঈশ্বৰে তুলি ইছৰাইলবিলাকক মন পালটন আৰু পাপ মোচন দান কৰিবলৈ অধিপতি আৰু ত্ৰাণকৰ্তা কৰি তেওঁৰ সোঁহাতেৰে ওখ পদ দিলে। আমি এই কথাৰ সাক্ষী আছো, আৰু ঈশ্বৰে তেওঁৰ আজ্ঞা মনাবিলাকক দিয়া যি পবিত্ৰ আত্মা তেওঁ সাক্ষী আছে।
এই কথা শুনি তেওঁবিলাকে ক্ৰোধেৰে প্ৰজ্বলিত হৈ তেওঁলোকক বধ কৰিবলৈ আলোচ কৰিলে। কিন্তু সকলো মানুহৰ মাজত সন্মান পোৱা বিধানৰ অধ্যাপক গমলিয়েল নামেৰে এজন ফৰিচীয়ে মহাসভাৰ মাজত উঠি সেই মানুহকেইজনক এখন্তেকমান আঁতৰ হবলৈ আজ্ঞা দিলে। পাছে তেওঁবিলাকক ক'লে,
এই ইছৰাইলীয়া মানুহবিলাক, তোমালোকে সেই মানুহকেইজনক কি কৰিবলৈ উদ্যত হৈছা এই বিষয়ে সাৱধান হোৱা, কিয়নো ইয়াৰ আগেয়ে খুদা নামেৰে এজন ওলাই নিজকে নিজেই কোনো বৰ এজন বোলাত 400 মানুহে তেওঁৰ লগ লৈছিল। পাছে তেওঁক বধ কৰিলত তেওঁৰ আজ্ঞামনা আটাইবিলাক গোট গোট হৈ নাইকিয়া হ'ল। সেই মানুহৰ পাছত পিয়ল কৰা কালত গালিলিয়া জিহুদা নামেৰে এজন ওলাই কিছুমান মানুহক নিজৰ ফাললৈ ভুলাই নিলে। তেওঁ বিনষ্ট হোৱাত তেওঁৰ আজ্ঞামনা আটাইবিলাক ছিন্ন ভিন্ন হৈ গ'ল। আৰু এতিয়া মই তোমালোকক কওঁ, সেই মানুহকেইজনক একো নকৰি এৰি দিয়া, কিয়নো এই আলস বা কৰ্ম যদি মানুহৰ পৰা হয় তেন্তে সেই লোপ পাব, কিন্তু যদি ঈশ্বৰৰ পৰা হয় তেন্তে তোমালোকে তেওঁলোকক লুপ্ত কৰিব নোৱাৰিবা, আৰু তোমালোক জানোচা ঈশ্বৰৰ সৈতে যুদ্ধকাৰী হোৱাগৈ।
তাতে তেওঁবিলাক তেওঁৰ কথাত সন্মত হ'ল আৰু পাচনিবিলাকক মাতি আনি কোবাই যীশুৰ নামেৰে কোনো কথা ক'বলৈ হাক দি এৰি দিলে। তাতে তেওঁলোক তেওঁৰ নামৰ নিমিত্তে অপমান পাবৰ যোগ্য বুলি গণিত হোৱাত আনন্দিত হৈ সেই মহাসভাৰ সন্মুখৰ পৰা গুচি গ'ল, আৰু তেওঁলোকে নিতৌ নিতৌ ধৰ্মধামত আৰু ঘৰে ঘৰে উপদেশ দিবলৈ আৰু যীশুৱে সেই খ্ৰীষ্ট বুলি প্ৰচাৰ কৰিবলৈ নেৰিলে।